এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰেল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ কেইবাটাও পদক্ষেপ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে আলোচনা, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান পলাশবাৰী শুৱালকুছি সংযোগী দলং নিৰ্মাণৰ কাম অহা 4 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি নিৰ্মাণকাৰী সংস্থাৰ প্ৰকাশ, ওদালগুৰি জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ সফল ৰূপায়ণ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিশেষ বৈঠক, কটন কলেজৰ 125 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি বিশেষ অনুষ্ঠানৰ আয়োজন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ, ৰেল, বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি অসমৰ ৰেল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ কেইবাটাও পদক্ষেপ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে। এই আলোচনাকালত ৰাজ্যখনলৈ সামগ্ৰী পৰিবহণৰ সমস্যা লাঘৱ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থায়ো স্থান লাভ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনক পৰিবহণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত পৰিকল্পনা গ্ৰহণেৰে কাম কৰি যাবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীগৰাকীৰ সৈতে আন্তঃগাঁথনিমূলক প্ৰকল্প সম্পৰ্কেও আলোচনা কৰে। ডঃ শৰ্মাই ৰাজ্যখনৰ খনিজ সম্পদৰ উচিত ব্যৱহাৰ আৰু এই খণ্ডত সহযোগিতা বৃদ্ধিৰে শক্তিশালী কৰি তোলাৰ বাবে আজি নতুন দিল্লীত কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ সৈতে আন এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যত স্থাপন হ'বলগীয়া তাপ বিদ্যুৎ কেন্দ্ৰসমূহৰ বাবে নিৰৱচ্ছিন্নভাৱে কয়লাৰ সৰবৰাহ কৰিবলৈ অনুৰোধ জনায়। তেওঁ লগতে মাৰ্ঘেৰিটা কয়লা খনিৰ কাম কাজৰ সম্প্ৰসাৰণ সন্দৰ্ভতো মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। তদুপৰি নতুন খনিজ পদাৰ্থৰ খনন সম্পৰ্কীয় বিষয়েও বৈঠকত আলোচনা কৰা হয়। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান পলাশবাৰী শুৱালকুছি সংযোগী দলং নিৰ্মাণৰ কাম অহা 4 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। দলং নিৰ্মাণৰ দায়িত্বত থকা L&T সংস্থাই আজি এখন সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। এই দলংখন উত্তৰ পূবৰ ভিতৰতে অত্যাধুনিক দলং হ'ব বুলি সংস্থাটোৱে উল্লেখ কৰে। প্ৰায় 12 কিলোমিটাৰ দৈৰ্ঘৰ 4টা লেনযুক্ত দলংখনৰ দুয়োকাষে ফুটপাথ আৰু চাইকেল চলাব পৰাকৈ বিশেষ সুবিধা থাকিব। বৰ্তমান নিৰ্মাণৰ কাম চলি থকাৰ বাবে সাধাৰণ লোক তথা মাছমৰীয়াসকলৰ সুৰক্ষাৰ বাবে হালধীয়া আৰু ৰঙা ৰঙৰ সংকেত দিয়া হৈছে বুলি সংস্থাটোৰ বিষয়াই জানিবলৈ দিয়ে।
लोग जानते हैं यहाँ ब्रह्मपुत्र के पानी का फोर्स बहुत तेज है, इस फोर्स अंडर करंट है, उस करंट में हम लोगों ने काम कर रहा है। लोग कहाँ कहाँ पे कौन कौन सा पिलर डाला इसके लिए हम लोगों ने ऐसे एक बोया बना जो डिस्प्ले करता है पानी में फ्लोट कर। यहाँ हमारा जो काम कर रहे हैं ये एरिया मेरा लोकेशन है, ये जो 240 मीटर का हम लोगों ने एक स्पेस दिया है गाँव के लोगों के लिए और कोई भी मेरी एक्टिविटीज करने के लिए जो लोग मूव करे, ये हम लोग नेविगेशन प्लान बना के दिया है। ये मेरा कॉर्डिनेट है, ये कॉर्डिनेट के हिसाब से आय कर रहे हैं। वो 240 मीटर का हम लोगों ने एरिया दिया है जोन करने के लिए पब्लिक को और दूसरे को, ये हमारा कोऑर्डिनेट है। जनरली लोगों को मालूम नहीं होता ये जो हम लोग बनाते हैं, क्योंकि हम लोग रूट जो निकालते हैं ना अलाइनमेंट जो सीधी जाए वो कोऑर्डिनेट आएगी हमारे। ये हम लोगों ने इन्फॉर्म कर दिया है PWD IWT पुलिस पंचायत और NDRF को, सभी को लेटर देके और पूरा अवेयर कर दिए है कि उनको अवेयरनेस रहे कि शुरू से नहीं जाना है। बोल ये हमने पूरा आइडेंटिफिकेशन मार्क नदी के अंदर में कर दिए हुए हैं, जो अभी मैं आपको बताया था यही कोऑर्डिनेट हमारा, ये डिस्प्ले ये हमेशा पानी में फ्लोट होते रहता है इधर से।
ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আজি জিলাখন ভ্ৰমণৰ দ্বিতীয় দিনা তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত অংশ লয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে যাতে যোগ্য হিতাধিকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয় এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সকলোকে আহান জনায়। অসম চৰকাৰৰ এই অভিলাষী আঁচনিৰ দ্বাৰা মহিলা সবলীকৰণ, দৰিদ্ৰতা দূৰীকৰণ আৰু আৰ্থিক সবলীকৰণৰ বাবে প্ৰয়াস কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সমাজৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত মহিলাসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। আজিৰ সভাত জিলাখনৰ পৰা শিল্পী পেঞ্চন আৰু বাৰ্ষিক শিল্পী সন্মান লাভ কৰা 6গৰাকী ব্যক্তিক মন্ত্ৰী হাজৰিকাই প্ৰমাণ পত্ৰ বিতৰণ কৰে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা প্ৰতিটো বিধানসভা সমষ্টিৰ এটাকৈ পঞ্জীয়নভুক্ত যুৱ সংঘক আৰ্থিক অনুদান প্ৰদানৰ বাবে লোৱা লক্ষ্য অনুসৰি জিলাখনৰ 4টা সংঘৰ প্ৰতিনিধিক আজিৰ অনুষ্ঠানত চেক বিতৰণ কৰা হয়। এই সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ দিলীপ শইকীয়া, কেইবাগৰাকী বিধায়ক আৰু অন্য ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। শিক্ষামন্ত্রী ডাঃ অনুজ পেগুয়ে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজ্যৰ আদৰ্শ বিদ্যালয়সমূহৰ অধ্যক্ষ তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে বিদ্যালয় প্ৰশাসন আৰু বিত্তীয় ব্যৱস্থাপনা সন্দৰ্ভত কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ডাঃ পেগুয়ে কয় যে এই কাৰ্যসূচীয়ে বিত্তীয় সম্পদ ব্যৱস্থাপনা, সাংগঠনিক দক্ষতা, পৰিকল্পনা প্ৰস্তুতকে ধৰি বিদ্যালয় পৰিচালনাৰ দিশত প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতাৰে শিক্ষক শিক্ষয়িত্ৰীসকলক সমৃদ্ধ কৰিব। তদুপৰি আদৰ্শ বিদ্যালয়সমূহৰ সামগ্ৰিক কাৰ্যক্ষমতা বৃদ্ধিতো এই কাৰ্যসূচীয়ে অৰিহণা যোগাব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, আদৰ্শ বিদ্যালয় সংগঠনৰ অধ্যক্ষ অধ্যাপক ননীগোপাল মহন্ত আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন উপস্থিত থাকে। এই অনুষ্ঠানত বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব লাভ কৰা শ্ৰেষ্ঠ আদৰ্শ বিদ্যালয় আৰু ছাত্ৰ ছাত্ৰীসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে অহা 29 মেৰ পৰা 12 জুনলৈ সমগ্ৰ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে কৃষকৰ মাজত অঞ্চলভিত্তিক বহনক্ষম প্ৰযুক্তিৰ বিষয়ে অৱগত কৰা, সাৰ ব্যৱহাৰৰ বাবে ভূমি স্বাস্থ্য সন্দৰ্ভত আলোচনা, চৰকাৰী আঁচনি আৰু নীতি সম্পৰ্কে তথ্য প্ৰচাৰ আৰু ভৱিষ্যৎ গৱেষণা তথা উদ্ভাৱনৰ বাবে কৃষকৰ পৰা মতামত সংগ্ৰহ কৰা। এই অভিযানৰ অংশ হিচাপে ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰই জিলা প্ৰশাসন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কৃষি, পশু আৰু দুগ্ধ তথা মৎস্য বিভাগৰ সহযোগত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। 13-দিনীয়া এই কাৰ্যসূচীত জিলাখনৰ 52টা স্থানৰ সকলো গাঁও পঞ্চায়তৰ অন্তৰ্গত 10,000ৰো অধিক কৃষকক সামৰি লোৱা হৈছে। ধেমাজিৰ বাটঘৰীয়া গাঁও পঞ্চায়তত পৰহিলৈ এই অভিযানৰ শুভাৰম্ভ কৰা হ'ব। অনুষ্ঠানত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ অনুজ পেগু উপস্থিত থকাৰ কথা। যোৰহাট জিলাত হ'বলগীয়া বিকশিত কৃষি সংকল্প অভিযান সফলভাৱে ৰূপায়ণৰ বাবে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিশেষ সভা অনুষ্ঠিত হয়। সভাত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী, জিলা কৃষি বিষয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰতিনিধিকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আকাশবাণী
আপোনাৰ বিশ্বাস আৰু আস্থাৰ প্ৰতীক, তেতিয়াও আছিল, এতিয়াও আছে।
সঠিক, নিরপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আপোনাৰ দীৰ্ঘদিনৰ বিশ্বাসী আকাশবাণীৰ বাতৰি।
অতিৰঞ্জিত, কল্পনাপ্ৰসূত, আৱেগিক বাতৰিৰ বিপৰীতে শুদ্ধ আৰু প্ৰকৃত বাতৰি শুনক আকাশবাণীত।
সঠিক, নিরপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আকাশবাণীৰ বাতৰি।
পৰৱৰ্তী বাতৰি শুনক যদুমণি হৈকিয়াৰ পৰা।
কটন কলেজৰ 125 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শান্তিশ্ৰী ধূলিপুদি পণ্ডিত, সাংসদ বিজুলী কলিতা মেধি, অসম চৰকাৰৰ মহাধিবক্তা তথা BCCIৰ সচিব দেৱজিৎ শইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে কটন মহাবিদ্যালয়ে শৈক্ষিক ক্ষেত্ৰত যি দীঘলীয়া গৌৰৱময় ঐতিহ্য গঢ়ি তুলিছে, সেয়া অসমৰে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জ্ঞান সাধনৰ দিশত আলোকস্তম্ভস্বৰূপ। এই গৰিমামণ্ডিত ঐতিহ্য প্ৰতিটো প্ৰজন্মৰ অবিৰত প্ৰচেষ্টা আৰু নিষ্ঠাৰ জৰিয়তেও আগলৈ অক্ষুণ্ণ থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি প্ৰাক্তন কটনিয়ানৰ মত বিনিময় তথা স্মৃতি ৰোমন্থন অনুষ্ঠানৰ আয়োজন কৰা হয়। কটন এলমনাই ভৱনত আয়োজিত এই অনুষ্ঠানত শতায়ু বৰকা প্ৰাক্তন কটনিয়ান ডাঃ সিৰাজুল হক, সত্যকৃষ্ণ মিশ্ৰ আৰু 90 বছৰৰ ঊৰ্ধৰ প্ৰফুল্ল গোবিন্দ বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডঃ দয়ানন্দ পাঠকে প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত বক্তৃতা আগবঢ়ায়। অনুষ্ঠানত প্ৰাক্তন কটনিয়ান শিল্পীসকলে সংগীত পৰিৱেশন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শ্ৰীমতী স্বামীমা জাহানে কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰিব। কাইলৈ দিনৰ 10 বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে শ্ৰীমতী জাহানক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব। গুৱাহাটীৰ চানমাৰী আৰক্ষীয়ে মহানগৰীখনৰ বিভিন্ন ডেম্পৰ পৰা যোৱা কেইদিনত প্ৰায় 10 কোটি টকা মূল্যৰ কেইবা কুইণ্টল চুৰি ধাতৱীয় সামগ্ৰী উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত মটৰগাড়ীৰ অংশ থকা 50 কেজি ওজনৰ 100টা বেগ, কাঁহ পিতলৰ সামগ্ৰীৰ 2,000 কেজি ওজনৰ বস্তা, পূজাৰ সামগ্ৰী, তামৰ তাঁৰ, লোহা আৰু এলুমিনিয়ামৰ নিৰ্মাণ সামগ্ৰী আদিও আছে। চানমাৰীৰ উপ আৰক্ষী আয়ুক্তগৰাকীয়ে জনোৱা মতে বিকাশ জৈন নামৰ এজন লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীৰ দলে আজি গীতানগৰৰ এটা ডেম্পত তালাচী চলাই নূৰ আলম নামৰ ডেম্পৰ গৰাকীজনক চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বিনোদ ৰায় নামৰ আন এজন বৃহৎ ডেম্পৰ গৰাকীক মালিগাঁৱৰ পৰা আটক কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে চুৰি সামগ্ৰীসমূহ প্ৰথমে সৰু ডেম্পত বিক্ৰী কৰা হয় আৰু পাছত মহানগৰীৰ বৃহৎ ডেম্পে এই সামগ্ৰীসমূহ গলাই বিভিন্ন আকৃতিত দিল্লী আৰু ৰাজ্যৰ বাহিৰৰ আন উদ্যোগলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে এই চুৰি সামগ্ৰীৰ সৰবৰাহ চক্ৰটোৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে। কাছাৰ জিলা ছেছন ন্যায়াধীশৰ আদালতে আজি ধৰ্ষণৰ গোচৰত অভিযুক্ত মাতাব উদ্দিন লস্কৰ নামৰ এজন ব্যক্তিক 10 বছৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিছে। ন্যায়াধীশ বিপ্ৰজিত ৰায়ৰ আদালতে কাৰাদণ্ডৰ নিৰ্দেশ দিয়াৰ লগতে দোষীক 5,000 টকাৰ জৰিমনাও বিহিছে। উল্লেখযোগ্য যে 2024 চনৰ 7 মে'ত মাতাব উদ্দিন লস্কৰে ধনেহৰি অঞ্চলৰ এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ গোচৰ ৰুজু হৈছিল। বিশ্ববিদ্যালয় অনুদান আয়োগে মৰিগাঁও মহাবিদ্যালয়ক স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে ঘোষণা কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ যুটীয়া সচিব মনোজ কুমাৰে এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগলৈ নিৰ্দেশনা জাৰি কৰিছে। কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ মুঠ 19টা বিষয়ৰ উপৰি কেইবাটাও বিষয় স্নাতকোত্তৰ পাঠ্যক্ৰম থকা মৰিগাঁও মহাবিদ্যালয়ক স্বতন্ত্ৰ মহাবিদ্যালয় হিচাপে ঘোষণা কৰাক লৈ জনসাধাৰণে আনন্দ প্ৰকাশ কৰিছে। বাণিজ্যিক বাহনৰ চলাচল আৰু পাৰ্কিঙৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে আজি মৰিগাঁও জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যৌথভাৱে অভিযান চলায়। এই অভিযানৰ সময়ত বহু বাহনে 2024 চনৰ 15 নৱেম্বৰত মৰিগাঁও জিলা আয়ুক্তই জাৰি কৰা SOP উলংঘা কৰাৰ পৰিলক্ষিত হয়। প্ৰশাসনে এনে বাহনৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। অভিযানকাৰী দলে জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই পথৰ দাঁতিত বিপদজনকভাৱে ৰখাই থোৱা কেইবাখনো বাণিজ্যিক বাহনক জৰিমনা বিহে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ আৰক্ষী চাউনীৰ কাষত নিৰ্মাণ কৰি উলিওৱা সংহত জিলা কাৰাগাৰ আজি মন্ত্ৰী ৰূপেশ গোৱালাই পৰিদৰ্শন কৰে। আধুনিক সা সুবিধাযুক্ত এই জিলা কাৰাগাৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে এই কাৰাগাৰখন উত্তৰ পূবৰ ভিতৰতে উন্নত মানৰ কৰি গঢ়ি তোলা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। প্ৰায় 75 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই কাৰাগাৰখন অহা 21 জুনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰাৰ কথা। চিডলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়কে ধৰি কেইবাগৰাকী বিষয়া মন্ত্ৰীগৰাকীক এই ভ্ৰমণকালত সংগ দিয়ে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি কাছাৰ জিলাৰ কাটিগড়া আৰু শিলচৰত বিভিন্ন উন্নয়নমূলক কামৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কাটিগড়াৰ নিৰ্মীয়মান দলং পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয় যে 29 মে'ত জনসাধাৰণৰ বাবে বিকল্প যাতায়াত হিচাপে বিনামূলীয়া ফেৰী সেৱা আৰম্ভ কৰা হ'ব। ইয়াৰ পাছত তেওঁ শিলচৰৰ শ্ৰীকোণাত নিৰ্মীয়মান সচিবালয় পৰিদৰ্শন কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে ইয়াৰ পাছত শিলচৰ অসামৰিক চিকিৎসালয়ৰ 500খন বিচনাযুক্ত নতুন হাস্পতাল ভৱনৰ আন্তঃগাঁথনি আৰু সেৱাৰ মান পৰ্যালোচনা কৰে। দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো আজি ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যুতিথি পালন কৰা হয়। গোৱালপাৰা জিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত অনুষ্ঠানত পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন স্মৃতিচাৰণ সভা আদি অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ 188গৰাকী ৰোগীৰ মাজত আজি মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহায্য পুঁজিৰ অধীনত আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰা হয়। সোণাৰী বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বাসগৃহত আয়োজিত এটা অনুষ্ঠানত এই চেকসমূহ বিতৰণ কৰা হয়। এই কাৰ্যসূচীত চৰাইদেউ জিলা বিজেপিৰ সভানেত্ৰী নীতুমণি প্ৰধানৰ লগতে আন বহু দলীয় নেতাকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। হোজাই জিলা আয়ুক্তই লংকাৰ 2 নম্বৰ ৰেলগেটৰ ওপৰত নিৰ্মাণ হৈ থকা উড়ন সেতুখন অহা 31 আগষ্টৰ ভিতৰত মুকলি কৰি দিয়া হ'ব বুলি আশ্বাস দিছে। উল্লেখযোগ্য যে বিগত 7-8 বছৰ ধৰি লংকা চহৰলৈ প্ৰৱেশ কৰা মূল পথৰ 2 নম্বৰ ৰেলগেটৰ ওপৰত উড়ন সেতুখন নিৰ্মাণ হৈ আছে। উড়ন সেতুখন লেহেমীয়া গতিত নিৰ্মাণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। হোজাই আৰক্ষীয়ে আজি লংকাত IPL জুৱাৰ সৈতে জড়িত 2জন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজন অৰ্জুন পাল আৰু সজল শীল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে লোক দুজনৰ পৰা জুৱা খেলত ব্যৱহৃত কেইবাটাও মোবাইল সহ নগদ ধন জব্দ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ওদালগুৰি জিলাৰ হৰিসিঙাৰ 2 নম্বৰ ফাঁচিয়াগাঁৱৰ প্ৰবীণ নাগৰিক অৱসৰপ্ৰাপ্ত শিক্ষক ধনফুল ডেকাৰ আজি নিজ বাসভৱনত দেহাৱসান ঘটে। অঞ্চলটোৰ বিভিন্ন সামাজিক সংগঠনৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত ডেকাৰ মৃত্যুৰ সময় বয়স হৈছিল 93 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰেল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ কেইবাটাও পদক্ষেপ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে আলোচনা। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান পলাশবাৰী শুৱালকুচি সংযোগী দলং নিৰ্মাণৰ কাম অহা 4 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি নিৰ্মাণকাৰী সংস্থাৰ প্ৰকাশ। ওদালগুৰি জিলাৰ তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ সফল ৰূপায়ণ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিশেষ বৈঠক, কটন কলেজৰ 125 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি বিশেষ অনুষ্ঠানৰ আয়োজন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।